দ্বিতীয় পিতৰ দুই অধ্যায় ভণ্ড শিক্ষকৰ পৰা পৃথকে থাকিবলৈ উদগনি। অতীতত ইজৰাইলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাওবাদীসকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষকসকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্ৰান্ত মতবাদ লৈ আহিব যিয়ে লোকসকলক ধ্বংস কৰি দিব। এনেকৈ যিজনে তেওঁলোকক কিনি ল'লে সেই প্ৰভুকো অস্বীকাৰ কৰিব। এইদৰে তেওঁলোকে ত্ৰিঘে নিজলৈ ধ্বংস মাতি আনিব। অনেকে সেই ভণ্ড শিক্ষকসকলৰ লম্পট আচৰণ অনুসৰণ কৰিব। তেওঁলোকৰ প্ৰৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব। তেওঁলোকে লোভৰ বশত চলাহী কথাৰে আপোনালোকৰ পৰা অৰ্থ লাভ কৰিব। এই ভণ্ড শিক্ষকসকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব। তেওঁলোকৰ বিনা পলম কৰা নহয়। স্বৰ্গদূতসকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল, বৰং বিচাৰৰ দিন পৰ্যন্ত অন্ধকূপৰ বন্ধনত ৰখি থবলৈ তেওঁ সেইসকলক নৰকত পেলাই দিলে। ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল। ঈশ্বৰৰ প্ৰতি ভক্তিহীন লোকসকলৰ ওপৰলৈ তেওঁ জলপ্ৰবণ আনিলে। কেৱল নূহ আৰু তেওঁৰ লগত আন সাতজনক তেওঁ ৰক্ষা কৰিলে। এই নূহে লোকসকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্ৰচাৰ কৰিছিল। চদোম আৰু গোমৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোকসকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবিকালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ'ব তাকে উদাহৰণস্বৰূপে স্থাপন কৰিলে। কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। এই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল চলনত তেওঁ অতি ব্যৰ্থ হৈছিল। এই ধাৰ্মিক লোকজনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধাৰ্মিক আত্মাই প্ৰতিদিনে এই লোকসকলৰ অধাৰ্মিক কাৰ্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্ৰণা ভোগ কৰিছিল। গতিকে যিসকল ঈশ্বৰ ভক্ত লোক তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে প্ৰভুৱে জানে। যিসকলে ঈশ্বৰক ভক্তি নকৰে অধাৰ্মিক লোক তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ'ব সেই বিষয়েও প্ৰভুৱে জানে। এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে যিসকলে অহুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্ৰভুৰ কৃতিত্বক হেৱজ্ঞান কৰে। এই ভণ্ড শিক্ষকসকল দুঃসাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনেকৈ স্বৰ্গৰ দূতসকলকো নিন্দা কৰিবলৈ ভয় নকৰে। সকলো মনুষ্যতকৈও স্বৰ্গৰ দূতসকল অধিক শক্তিশালী আৰু ক্ষমতাশালী। তথাপি প্ৰভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দুখ অভিযোগ উত্থাপন নকৰে। কিন্তু জ্ঞানহীন বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে। ভণ্ড শিক্ষকসকলো এনে বিচাৰৰ বুদ্ধিহীন পশুৰ নিচিনা। তেওঁলোকে যি নাজানে সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব। নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোকসকলে দিনৰ বেলা অন্যায়ৰ কাম কৰি আনন্দ কৰে। এইসকল আপোনালোকৰ মাজত অপৰিষ্কাৰ দাগ আৰু কলংক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন পান কৰি নিজৰ প্ৰতাৰণাপূৰ্ণ সুখ উপভোগ কৰে। সকলো মহিলাৰ প্ৰতি তেওঁলোকৰ চকু বেবিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কাৰ্য কৰি এতিয়াও সন্তুষ্ট নহয়। আৰু যিসকল চঞ্চল মনা সেইসকলক ভুল পথত লৈ যায়। তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত, তেওঁলোক অভিশপ্ত। এই ভণ্ড শিক্ষকসকলে পোনপথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিউৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে। বিলিয়মে মন্দ কাৰ্যক প্ৰেম কৰিলে আৰু তাৰে বেজ পাবলৈ উচিত দেখিছিল। কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পহু হোৱা বাবে কথা ক'ব নোৱাৰে, কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাওবাদীৰ মূৰ্খ কাৰ্যত বাধা দিছিল। এই লোকসকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ অন্ধাৰ সাঁচি থোৱা হৈছে, কিয়নো তেওঁলোকে অসাৰতাৰ গৰ্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষপূৰ্ণ কৰাৰ বাসনা যোগায়। যিসকলে ভুল পথত জীৱন যাপন কৰে, লোকসকলৰ সংগৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোকসকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্ৰলুব্ধ কৰে। এই ভণ্ড শিক্ষকসকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে। কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে তেওঁ তাৰে দাস হয়। কিন্তু প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুনৰাই ঘূৰি যায় তেনেহ'লে তেওঁলোকৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হ'ব। কাৰণ যি পবিত্ৰ বিধান তেওঁলোকে লাভ কৰিছিল তাৰ পৰা যদি উলটি যায় তেনেহ'লে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল। তেওঁলোকৰ ক্ষেত্ৰত এই প্ৰবাদ সত্য হৈছে, কুকুৰে নিজৰ বমি লৈ ঘূৰে আৰু গাহৰিক ধুওৱা হ'লেও সি বোকালৈকে আকৌ উভতি যায়।